এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল লখিমপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন। লখিমপুৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰকল্প মুকলিৰ লগতে কেইবাটাও প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতি পৰিদৰ্শন। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস উইকে তিনিচুকীয়া ভ্ৰমণ কৰি জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনিৰ কাম কাজ পৰ্যালোচনা। অসমৰ সত্ৰ আৰু নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগকে ধৰি ভিন ভিন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰোহা তিথি পালন আৰু 7 ছেপ্টেম্বৰৰ পৰা 4 দিনীয়াকৈ গুৱাহাটীত উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতা। লখিমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। 4 দিনীয়া ভ্ৰমণসূচীৰে 5খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লখিমপুৰত উপস্থিত হয়। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে লখিমপুৰ জিলাৰ চাবতীত নিৰ্মীয়মান আন্তঃৰাজ্যিক বাছ আস্থান পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। 5 বিঘা ভূমিত নিৰ্মাণ কৰি থকা এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ অন্য জিলালৈ যাতায়াত ব্যৱস্থাত আন এক সংযোজন ঘটিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰ অগ্ৰগতি তদাৰক কৰি নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। এই প্ৰকল্পটো 2025 চনৰ আগষ্টত কাৰ্যক্ষম হৈ উঠিব। আনহাতে লখিমপুৰ নগৰৰ সমীপৰ জাপিখজিয়াৰ জাবৰ নিষ্কাশন প্ৰকল্পও মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে। উল্লেখযোগ্য যে এই প্ৰকল্পই সোণবিলি নদীক সজীৱ কৰি তোলাৰ লগতে 16 বিঘা ভূমি পুনৰ উদ্ধাৰ কৰিব। এই ভূমিক নগৰীয়া অৰণ্য তথা আৰবান ৰিট্ৰিট জ'নলৈ উন্নীত কৰা হ'ব। ইয়াৰ মূল লক্ষ্য হ'ব পৰিৱেশ বহনক্ষম কৰি তোলা। এই উদ্দেশ্যে প্ৰায় 5.5 একৰ ভূমি সামৰি মিয়াৱাকি কৌশল ব্যৱহাৰ কৰি থুল প্ৰজাতিৰ গছ ৰোপণ কৰা হ'ব। অঞ্চলটোত খোজকঢ়া আৰু চাইকেল চলোৱাৰ পথ, মৌলিক সা সুবিধা, ফুডকৰ্ট আৰু অন্যান্য বিনোদনৰ সুবিধা থাকিব। মুখ্যমন্ত্ৰীয়ে 450 কোটি টকা ব্যয় সাপেক্ষে ঘাগৰ দলং নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈ যোৱা বছৰ বানৰ বাবে দলঙৰ কাম পোৱামতে কৰিব নোৱাৰাৰ বিপৰীতে এইবাৰ 42টা খুঁটাৰ পাইলিঙৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি মন্তব্য কৰে। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে নকাৰীৰ উড়ন সেতু, ঘাগৰ দলং নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয়। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস উইকে দুদিনীয়া কাৰ্যসূচীৰে আজি তিনিচুকীয়াত উপস্থিত হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভাত সভাপতিত্ব কৰি তেওঁ জিলাখনত চলিত বিভিন্ন চৰকাৰী আঁচনিৰ কাম কাজ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বৈঠকত প্ৰতিগৰাকী বিষয়াক সকলো চৰকাৰী আঁচনিৰ বিষয়ে পুংখানুপুংখভাৱে জানি নিজৰ দায়িত্ব পালন কৰিবলৈ আহান জনায়। তেওঁ লগতে নিজেই ভালকৈ নাজানিলে আঁচনিসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত সফল হ'ব নোৱাৰিব বুলি মন্তব্য কৰে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ বহিৰাজ্যলৈ প্ৰব্ৰজন বা পলায়ন কৰা জনজাতীয় লোকসকলক সেই স্থানতে সকলো চৰকাৰী আঁচনিৰ সুবিধাসমূহ নাগৰিকৰ সম্পূৰ্ণ সা সুবিধা লাভ কৰাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট প্ৰশাসনক আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিজন সচেতন সংবেদনশীল ব্যক্তিয়ে সামাজিক দায়বদ্ধতাৰে দেশ আৰু সমাজৰ কাৰণে অৰিহণা আগবঢ়োৱা উচিত বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে বিয়লি কেইবাখনো কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ কাইলৈ ডিগবৈ তেল শোধনাগাৰ পৰিদৰ্শন কৰিব। নতুন দিল্লীত আজি ত্ৰিপুৰা চৰকাৰ, নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অব ত্ৰিপুৰা NLFT আৰু অল ত্ৰিপুৰা টাইগাৰ ফৰ্চ ATTFৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। চুক্তি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা, গৃহমন্ত্ৰালয় আৰু ত্ৰিপুৰা চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে NLFT আৰু ATTFৰ দৰে সংগঠনে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাটো আনন্দৰ বিষয় বুলি মন্তব্য কৰে। তেওঁ কয় যে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা উত্তৰ পূৰ্বাঞ্চলক শান্তি আৰু আলোচনাৰ মাধ্যমেৰে দেশৰ সন্মুখত বিকশিত অঞ্চলৰূপে গঢ়ি তুলিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবত শান্তি প্ৰতিষ্ঠাৰ বাবে 12খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে আৰু ইয়াৰ 3খন ত্ৰিপুৰাৰ সৈতে জড়িত বুলি তেওঁ মন্তব্য কৰে। নাগালেণ্ডৰ চুমু কেডিনত যোৱা নিশা হোৱা ভূমিস্খলনৰ ফলত 6জন লোকৰ মৃত্যু হৈছে। ভূমিস্খলনৰ সংঘটিত স্থানৰ পৰা 5জন পুৰুষ আৰু 1গৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে ধাৰাসাৰ বৰষুণৰ বাবে ৰাজ্যখনৰ ৰাজধানী কোহিমাৰ সৈতে ডিমাপুৰক সংযোগ কৰা 29নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো দুঠাইত পানীয়ে সম্পূৰ্ণৰূপে ছিঙি পেলায়। ইয়াৰ ফলত ৰাজধানী কোহিমা আৰু চুবুৰীয়া ৰাজ্য মণিপুৰলৈ ঘাইপথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পথৰ কাষৰ ভালেমান বাসগৃহ, হোটেল আদিও ক্ষতিগ্ৰস্ত হৈছে। আনহাতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'য়ে ধাৰাসাৰ বৰষুণৰ ফলত 29নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ক্ষতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ ভাগি যোৱা অংশ দুটা শীঘ্ৰে মেৰামতি কৰি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে ৰাজ্য চৰকাৰে যোগাযোগ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজ্যৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত 63 সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মনোনীত কৃতি শিক্ষাগুৰুসকললৈ ৰাজ্যিক বঁটা প্ৰদান কৰাৰ লগতে নাকৰ মূল্যায়নত A++ আৰু A+ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতে পেটেণ্ট লাভ কৰা মহাবিদ্যালয়সমূহৰ শিক্ষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অৰুণ সিনহাও অতিথি হিচাপে উপস্থিত থাকিব। ইপিনে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ 31খন উচ্চ শিক্ষানুষ্ঠানক আনুষ্ঠানিকভাৱে 229,55,000 টকাৰ পুঁজি আবণ্টন দিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ পুৱা 7:55ৰ পৰা 5 মিনিটৰ এখন নতুন বুলেটিন প্ৰচাৰ কৰিব। কাইলৈ শিক্ষক দিৱসৰ পৰাই ডিব্ৰুগড় আৰু কাষৰীয়া জিলাসমূহৰ শ্ৰোতাসকলৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই এই বুলেটিন প্ৰচাৰ কৰা হ'ব।
অসমৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগকে ধৰি ভিন ভিন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰোভা তিথি পালন কৰা হৈছে। এই উপলক্ষে সত্ৰ নগৰী বৰপেটাত পুৱাৰে পৰা কীৰ্তন মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱা গীত আৰু ভটিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছতে ভাগৱত পাঠ, ঘোষা কীৰ্তন আৰু পিয়া কীৰ্তন সম্পন্ন হয়। বিয়লি বৃন্দাবনহাটীৰ ভকতসকলে কীৰ্তন মহোৎসৱ উপলক্ষে কৰভাৰ প্ৰদান কৰিছে। এই কৰভাৰত ভকতসকলে হাতীৰ প্ৰথা অনুসৰি চাউল, কাচকল, কোমোৰা, মিঠাতেল, পাণ তামোল আদি প্ৰদান কৰে। আনহাতে বটদ্ৰৱা থানত শংকৰদেৱৰ তিৰোভা তিথিৰ উৎসৱটি গুৰু কীৰ্তন হিচাপে পালন কৰা হয়। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ধৰ্মীয় পৰম্পৰাৰে কালি আৰম্ভ হোৱা গুৰু কীৰ্তনত আজি দ্বিতীয় দিনৰ মন্দিৰৰ নাম, আইসকলৰ নাম, খোলতাল প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ইফালে পুৱাৰে পৰা উষা কীৰ্তনৰ বটদ্ৰৱাৰ চৌপাশ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মহাপুৰুষজনৰ তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডিব্ৰুগড়ৰ আউনীআটী শাখা সত্ৰ পৰিদৰ্শন কৰে। তেওঁ সত্ৰত গৈ নাম প্ৰসংগত অংশ লোৱাৰ লগতে গুৰুজনাক প্ৰণিপাত জনায়। সমাগত ভকত তথা আৰতীসকলৰ সৈতে মত বিনিময় কৰি গুৰুজনাৰ বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত আগবঢ়াই যোৱা বৰঙণি সম্পৰ্কত নৱপ্ৰজন্মক অৱগত কৰিবলৈ আহান জনায়। ইফালে কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰ গুৰুজনাৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। একেদৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলে শৰাই নৈবদ্য লৈ গুৰুজনাৰ ওচৰত সেৱা আগবঢ়ায়। সত্ৰপীঠ মাজুলীতো গুৰুজনাৰ তিৰোভাৱ তিথি ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা হৈছে। ঐতিহ্য মন্দিৰৰ নদীদ্বীপটোৰ সত্ৰ আৰু নামঘৰসমূহ পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰ হৈ পৰিছে। মাজুলীৰ 35খন সত্ৰ আৰু 3 শতাধিক নামঘৰ গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰুনেইৰ বন্দৰ চেৰি বেগৱানত দেশখনৰ চুলতান হাজী হাছানুল বল্কিয়াৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে চুলতান হাজী হাছানুল বল্কিয়াক সাক্ষাৎ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে। বৈঠকত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ব্যৱস্থাকে ধৰি ভালেমান দিশৰে স্থান লাভ কৰে বুলি তেওঁ জানিবলৈ দিয়ে। ভাৰত আৰু বুলিয়াৰ মাজত বাণিজ্যিক সম্পৰ্কৰ লগতে জনসাধাৰণৰ মাজৰ আদান প্ৰদানৰ ব্যৱস্থা অধিক সম্প্ৰসাৰিত হ'ব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। উভয় দেশৰ মাজৰ সম্পৰ্কৰ লগতে এক্ট ইষ্ট নীতিক অধিক কাৰ্যকৰী কৰাৰ হকে গঠনমূলক আলোচনাত ভাগ লোৱাৰ লগতে প্ৰতিৰক্ষা, বাণিজ্য আৰু বিয়োগ, শক্তি, মহাকাশ প্ৰযুক্তি আদি বিভিন্ন দিশ সামৰি দ্বিপাক্ষিক বিষয়ক লৈ দুয়োগৰাকী নেতাই মত বিনিময় কৰে। তদুপৰি পৰস্পৰৰ স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিভিন্ন বিষয়ক লৈও তেওঁলোকে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন্তব্যত ব্ৰুনেইক ভাৰতৰ এক্ট ইষ্ট নীতিৰ গুৰুত্বপূৰ্ণ সহযোগী বুলি অভিহিত কৰে আৰু ভাৰত প্ৰশান্ত মহাসাগৰৰ দৃষ্টিভংগীক উভয় দেশৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চিতি হিচাপে আখ্যা দিয়ে। প্ৰধানমন্ত্ৰী হিচাপে নিজৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে ব্ৰুনেই ভ্ৰমণ কৰিবলৈ পোৱাটো তেওঁৰ বাবে এটা সুযোগ বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলাৰ জাগিৰোডৰ উপডাকঘৰত আজি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। ডাক বিভাগৰ বিভিন্ন লাভজনক আঁচনিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ উদ্দেশ্যে এই সজাগতা সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ জৰিয়তে ডাক বিভাগৰ দ্বাৰা চৰকাৰে প্ৰদান কৰা আঁচনিসমূহৰ লাভ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহান জনোৱা হয়। তদুপৰি দেশৰ বিভিন্ন প্ৰান্তত দেখা দিয়া চাইবাৰ অপৰাধৰ পৰা হাত সাৰি থকাৰ বাবে ল'বলগীয়া সাৱধানতা সম্পৰ্কেও বিশদভাৱে আলোচনা কৰা হয়। অনুষ্ঠানত জাগিৰোড উপডাকঘৰৰ সহদ আকোৱাল মিতালী ধৰে ডাক বিভাগৰ আঁচনিসমূহৰ বিভিন্ন দিশসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা কৃষি বিভাগ আৰু নাবাৰ্ডৰ সহযোগত কৃষক উৎপাদক সংস্থাৰ প্ৰথমখন অভিৱৰ্তন আজি যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত অনুষ্ঠিত হয়। এই অভিৱৰ্তনত জিলা আয়ুক্ত পুলক মহন্ত, জিলা কৃষি বিষয়া, জিলা পশুপালন বিষয়াৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। জিলাখনত ত্ৰিশটা কৃষক উৎপাদক সংস্থাৰ বিষয়ববীয়া উপস্থিত থকা প্ৰশিক্ষণ কাৰ্যসূচীত কৃষকসকলৰ ঋণ লাভৰ প্ৰক্ৰিয়া, উৎপাদিত সামগ্ৰীৰ বিপণন, অৰ্থনৈতিক পৰিকল্পনা, জি এছ টি পৰিশোধ আদি সন্দৰ্ভত পৰামৰ্শ দিয়া হয়। ডিব্ৰুগড় জিলাৰ চৰকাৰী বিদ্যালয়সমূহৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ উন্নীতকৰণৰ নিমিত্তে জিলা আয়ুক্ত বিক্ৰম কোৰীৰ উদ্যোগত মিছন উৎসাহ চলি আছে। এই অভিযানৰ জৰিয়তে পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰা শিক্ষাৰ্থীসকলক বিদ্যালয় কৰ্তৃপক্ষই অতিৰিক্ত পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে সময়ে সময়ে পৰীক্ষা লোৱা, আনকি শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষাৰ্থীসকলৰ ঘৰলৈ গৈও পাঠদানৰ ব্যৱস্থা কৰা হ'ব। যিসকল শিক্ষাৰ্থী নিয়মিতৰূপে বিদ্যালয়ত উপস্থিত নাথাকে বা যিসকল শিক্ষাৰ্থীয়ে বিভিন্ন কাৰণত আধাতে বিদ্যালয় এৰিবলগীয়া হয়, তেনে শিক্ষাৰ্থীসকলৰ ঘৰে ঘৰে গৈ শিক্ষক শিক্ষয়িত্ৰীসকলে অভিভাৱকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শিক্ষাৰ্থীসকলক নিয়মীয়াকৈ বিদ্যালয়লৈ যাবলৈ উৎসাহ যোগোৱা হ'ব। ইফালে জিলাখনৰ সহকাৰী আয়ুক্ত নয়নমণি দত্তই মিছন উৎসাহৰ অধীনত ডিব্ৰুগড় পাব্লিক হাইস্কুল পৰিদৰ্শন কৰি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ সৈতে শৈক্ষিক পৰিৱেশৰ বুজ লয়। বিষয়াগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলকো বিভিন্ন বিষয়ত পাঠদান কৰে। অহা 7 ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বেডমিণ্টন এছ'চিয়েচন অব ইণ্ডিয়াৰ সহযোগত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন গুৱাহাটীৰ ৰাধা গোবিন্দ ক্ৰীড়া প্ৰকল্পৰ অলকলতা ইণ্ডোৰ ষ্টেডিয়ামত খেলোৱা হ'ব। অসম বেডমিণ্টন সন্থাই প্ৰকাশ কৰা অনুসৰি অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ মুঠ প্ৰায় 250 খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰে 150গৰাকী পুৰুষ আৰু প্ৰায় 100গৰাকী মহিলা শ্বাটলাৰ। আনহাতে খেল পৰিচালক হিচাপে 41গৰাকী কাৰিকৰী বিষয়া তথা ৰেফাৰী থাকিব। 7 আৰু 8 ছেপ্টেম্বৰত দলীয় শাখাৰ খেল, 9 আৰু 10 ছেপ্টেম্বৰত পুৰুষ মহিলা তথা জুনিয়ৰ ল'ৰা ছোৱালীৰ একক ডাবলছ, মিক্স ডাবলছ শাখাৰ খেলসমূহ খেলোৱা হ'ব। বেডমিণ্টন এছ'চিয়েচন অব ইণ্ডিয়া আৰু অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে প্ৰতিযোগিতাৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰতিযোগিতাখন 10 ছেপ্টেম্বৰত সামৰণি পৰিব। কাৰ্বি আংলং জিলা প্ৰশাসনে জিলাখনৰ অতিৰিক্ত জিলা আয়ুক্ত অংকিতা বৰাক কৰ্তৃত্ব বিষয়া হিচাপে মনোনীত কৰি দিব্যাংগ প্ৰাৰ্থীয়ে আবেদন কৰা চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গ চাকৰিৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ প্ৰমাণ কৰি উচিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়ুক্তৰ নিৰ্দেশনা অনুসৰি কাৰ্বি আংলং জিলা প্ৰশাসনে জিলাখনৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী বৰাক এটা নিৰ্দেশনাৰ জৰিয়তে কৰ্তৃত্ব বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰীৰ নিৰ্দেশ মৰ্মে আজি জামিৰা সমবায় সমিতিৰ অন্তৰ্গত কুমাৰণী চিগা জাগৃতি বৃদ্ধাশ্ৰমৰ আৱাসীসকলক ৰেচন কাৰ্ড বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালকগৰাকীৰ নেতৃত্বত যোৱা যোগান বিভাগৰ এটা দলে আধাৰ কাৰ্ড থকা আৱাসীসকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত ৰেচন কাৰ্ড প্ৰদান কৰে, লগতে আয়ুষ্মান কাৰ্ড প্ৰদানৰো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আনহাতে জিলাখনৰ অন্তৰ্গত খনিকৰ ঠাকুৰ থানৰ পূজাশ্ৰী বৃদ্ধাশ্ৰম, হাতীমৰা আশা বৃদ্ধাশ্ৰম, খোৱাঙৰ কল্যাণ আশ্ৰমৰ আৱাসীসকলকো পৰ্যায়ক্ৰমে ৰেচন কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক আজি শিৱসাগৰত ৰাজহুৱা বাবে সম্বৰ্ধনা জনোৱা হয়। শিৱসাগৰ নগৰৰ যুৱদল প্ৰেক্ষাগৃহত জিলাখনৰ 2 শতাধিক দল সংগঠনে সাংসদগৰাকীক অনাস্থানীভাৱে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা অনুষ্ঠানৰ পূৰ্বে সাংসদগৰাকীয়ে পুৱাৰ ভাগত শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌল পৰিদৰ্শন কৰে। লখিমপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন। লখিমপুৰত মুখ্যমন্ত্ৰী শৰ্মাৰ আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰকল্প মুকলিৰ লগতে কেইবাটাও প্ৰকল্পৰ কাম কাজৰ অগ্ৰগতিৰ পৰিদৰ্শন। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী দুৰ্গাদাস উইকেৰ তিনিচুকীয়া ভ্ৰমণ কৰি জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনিৰ কাম কাজৰ পৰ্যালোচনা। অসমৰ 17 নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগকে ধৰি ভিনভিন কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰুভাৱ তিথি পালন আৰু 7 ছেপ্টেম্বৰৰ পৰা 4 দিনকৈ গুৱাহাটীত উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।